নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। অসম ৰাজ্যিক শিক্ষা পৰিষদৰ অধীনৰ এই বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হয়। এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ হৈছে 63.98%। পৰীক্ষাত অৱতীৰ্ণ হোৱা 422,737 গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত 89,141 গৰাকী শিক্ষাৰ্থী প্ৰথম বিভাগত, 135,568 গৰাকী দ্বিতীয় বিভাগত আৰু 45,862 গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। 85.55% উত্তীৰ্ণৰ হাৰেৰে শিৱসাগৰ জিলাই প্ৰথম স্থান, 81.10% ডিব্ৰুগড় জিলাই দ্বিতীয় আৰু 80.64% উত্তীৰ্ণৰ হাৰেৰে ধেমাজি জিলাই তৃতীয় স্থান দখল কৰিছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত যোৰহাট জিলাৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ আমিষী শইকীয়াই 98.50% নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিছে। নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ সপ্তৰ্ষ বৰদলৈয়ে 98.33% নম্বৰ লাভ কৰি দ্বিতীয় স্থান আৰু যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অনিৰ্বাণ বৰগোহাঁয়ে 98.17% নম্বৰেৰে তৃতীয় স্থান লাভ কৰিছে। উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ মাৰ্কশ্বীটৰ ছপা প্ৰতিলিপি তথা প্ৰমাণ পত্ৰ পৰৱৰ্তী সময়ত প্ৰদান কৰা হ'ব। ফলাফল ঘোষণাৰ পাছতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ধেমাজিত এখন সংবাদমেলত পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকললৈ শুভেচ্ছা জ্ঞাপন কৰে। ডাঃ পেগুৱে পৰীক্ষা পৰিচালনাৰ সৈতে জড়িত সকলো পক্ষকে ধন্যবাদ জনাই উত্তীৰ্ণৰ হাৰ নিম্নগামী হোৱা জিলাসমূহৰ আয়ুক্তক এই বিষয়টো পৰ্যালোচনাৰ বাবে আহ্বান জনায়। ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি বিয়লি 3 বজাত সামৰণি পৰে। আজি অন্তিম দিনা ভালে সংখ্যক প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। শিৱসাগৰ জিলাত বিজেপিৰ প্ৰাৰ্থীসকলে জিলা কাৰ্যালয়ৰ পৰা সমদল কৰি আহি মনোনয়ন পত্ৰ দাখিল কৰে। দলটোৱে শিৱসাগৰ বিধানসভা সমষ্টিৰ 4খন জিলা পৰিষদ, 27টা পঞ্চায়ত আৰু 270টা ৱাৰ্ডত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব। ৰাইজৰ দল আৰু অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীয়েও মনোনয়ন পত্ৰ দাখিল কৰে। অৱশ্যে জিলাখনৰ কিমানগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে সেই বিষয়ে এতিয়ালৈকে নিৰ্বাচনী কৰ্তৃপক্ষই প্ৰকাশ কৰা নাই। কাছাৰ জিলাত বিভিন্ন বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্যসকলে মনোনয়ন পত্ৰ দাখিল কৰে। মন্ত্ৰী কৌশিক ৰায়, শিলচৰৰ বিধায়ক দীপায়ন চক্ৰৱৰ্তী, কাছাৰ জিলা বিজেপি সমিতিৰ সভাপতি ৰূপম সাহাকে ধৰি দলীয় কৰ্মীসকলে সমদল উলিয়াই শিলচৰ জিলা পৰিষদৰ কাৰ্যালয়ৰ পৰা কাছাৰ জিলা দণ্ডাধীশৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। জিলাখনত কংগ্ৰেছ দলৰ ভুৱনেশ্বৰ স্প্ৰিকোনা জিলা পৰিষদৰ প্ৰাৰ্থী ফৰিদা পাৰ্বিন, ৰংপুৰ জিলা পৰিষদৰ প্ৰাৰ্থী জমিমা ইয়াছমিন মজুমদাৰ আৰু কাটিগড় লক্ষ্মীপুৰ জিলা পৰিষদৰ প্ৰাৰ্থী বৰ্ণালী মালাকাৰে মনোনয়ন পত্ৰ দাখিল কৰে। হোজাই জিলাতো আজি শান্তিপূৰ্ণভাৱে মনোনয়ন পত্ৰ দাখিলৰ সামৰণি পৰে। হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষে দলীয় প্ৰাৰ্থীসকলক লৈ এই সমগ্ৰ ব্যৱস্থা পৰিদৰ্শন কৰে। জিলাখনৰ লামডিং সমষ্টিৰ অন্তৰ্গত 18খন গাঁও পঞ্চায়তৰ প্ৰাৰ্থীসকলে আজি লামডিং সমজিলা আয়ুক্তৰ কাৰ্যালয় আৰু লামডিং উন্নয়ন খণ্ড বিষয়াৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। ইপিনে নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসন আৰু নিৰ্বাচন আয়োগে প্ৰস্তুতি অব্যাহত ৰখাৰ লগতে বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজতো নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন হ'বলগীয়া গোলাঘাট জিলাৰ মিছামৰা, ৰতনপুৰ, খুমটাই, নাম্বৰ জিলা পৰিষদৰ নিৰ্বাচনী পৰ্যবেক্ষকগৰাকীয়ে আজি সকলো দিশ নিৰীক্ষণ কৰে। স্বচ্ছ আৰু নিৰপেক্ষভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে জনসাধাৰণে নিৰ্বাচনী বিধি উলংঘন সম্পৰ্কীয় যিকোনো অভিযোগ তেওঁৰ ওচৰত দাখিল কৰিব পাৰিব বুলি পৰ্যবেক্ষকগৰাকীয়ে জানিবলৈ দিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ অধ্যাপক গৱেষক ডঃ সুৰজিৎ বৰকটকী হাংগেৰীৰ বুদাপেষ্টৰ কাৰ্নিভেছ বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক তথা জ্যেষ্ঠ গৱেষক হিচাপে নিৰ্বাচিত হৈছে। অহা ছেপ্টেম্বৰ মাহৰ পৰা প্ৰায় 10 মাহ সময় অধ্যাপক ডঃ বৰকটকীয়ে হাংগেৰীৰ অধ্যাপক টমাছ চলিমছিৰ সৈতে কো অপাৰেটিভ গেম থিয়ৰী বিষয় সন্দৰ্ভত গৱেষণা কৰাৰ লগতে পাঠদানতো অংশগ্ৰহণ কৰিব। ডঃ বৰকটকীৰ এই গৱেষণা কাৰ্যৰ বাবে কাৰ্ভিনাছ ইনষ্টিটিউট অব এডভান্স ষ্টাডিজে পুথি যোগান ধৰিব। সন্মানীয় গৱেষণা কৰ্মৰ বাবে নিৰ্বাচিত হোৱা ডঃ সুৰজিৎ বৰকটকীক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, পঞ্জীয়ক তথা অধ্যাপক অধ্যাপিকাসকলে শুভেচ্ছা জনাইছে। গোলাঘাট জিলাৰ বোকাখাটৰ লখৌজান চাহ বাগিচাৰ মাজত আজি এজন লোকৰ মৃতদেহ উদ্ধাৰ হয়। মৃতদেহটো বিগত 2টা দিন ধৰি নিখোজ হৈ থকা বোকাখাটৰ হিলভেটাৰ 40 বছৰীয়া বুদ্ধেৰে হাজদাহৰ বুলি চিনাক্ত কৰা হৈছে। এই সম্পৰ্কত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি আমাৰ গোলাঘাটৰ সংবাদদাতাই জনাইছে। সন্ধিয়াৰ উজনি অসমৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45 বজাত। নমস্কাৰ।